وقالت اليهود والنصارى نحن أبناء الله وأحباؤه قل فلم يعذبكم بذنوبكم بل أنتم بشر ممن خلق يغفر لمن يشاء ويعذب من يشاء ولله ملك السماوات والأرض وما بينهما وإليه المصير
يهودي আৰু নাসাৰা সকলে কয় আমি আল্লাহৰ পুত্ৰ আৰু তেওঁৰ প্ৰিয় পাত্ৰ কোৱা তেন্তে কিয় তেওঁ তোমালোকক তোমালোকৰ গুণাহৰ কাৰণে শাস্তি দিব বৰং তোমালোকে সিহঁতৰ দৰেই মানুহ যিসকলক তেওঁ সৃষ্টি কৰিছে যাক ইচ্ছা কৰে তেওঁ ক্ষমা কৰি দিয়ে আৰু যাক ইচ্ছা কৰে তেওঁ শাস্তি দিয়ে আকাশসমূহ আৰু পৃথিৱীত লগতে এই দুয়োৰে মাজত যি যি আছে সেই সকলোবোৰৰ সাৰ্বভৌমত্ব আল্লাহৰেই আৰু তেওঁৰ ওচৰলৈকে উভতি যাব লাগিব।